জিহিজকেল ১৯ অধ্যায় জিউদাৰ অধিপতিসকলৰ বিষয়ৰ বিলাপ আৰু যি তুমি ইজৰাইলৰ অধিপতিসকলৰ বিষয়ে বিলাপ আৰম্ভ কৰা আৰু তেওঁলোকক কোৱা তোমাৰ মাতৃ কোন আছিল এজনী সিংহী তাই সিংহৰ পুতেকৰ লগত আছিল তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল তাই নিজৰ পোৱালিবোৰৰ মাজত ডেকা সিংহ হৈ উঠিবলৈ এটা পোৱালি তুলি ল'লে আৰু সি চিকাৰ ধৰিবলৈ শিকিলে আৰু মানুহকো খাবলৈ ধৰিলে তেতিয়া জাতিসমূহে তাৰ বিষয়ে শুনিলে সি তেওঁলোকৰ গাতত ধৰা পৰিল আৰু তেওঁলোকে তাক হাঁকুটা লগাই মিছৰ দেশলৈ আনিলে যেতিয়া তাই দেখিলে যে তাই তাৰ কাৰণে বাট চাই থাকোঁতে তাইৰ আশা বিফল হ'ল তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে এই ডেকা সিংহই সিংহবোৰৰ মাজত অহা যোৱা কৰোঁতে সি ডেকা সিংহ হৈ উঠিল আৰু সি চিকাৰ ধৰিবলৈ শিকিলে সি মানুহ খাবলৈ ধৰিলে তেতিয়া সি তেওঁলোকৰ বিধৱা নাৰীসকলক ধৰ্ষণ কৰিলে আৰু তেওঁলোকৰ নগৰবোৰ ধ্বংস কৰিলে তাৰ গৰ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ'ল কিন্তু জাতিসমূহৰ চাৰিওফালে থকা পদেশবোৰৰ পৰা তাৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহিল তেওঁলোকে তাৰ ওপৰত তেওঁলোকৰ জাল মেলিলে সি তেওঁলোকৰ ফাণ্ডত ধৰা পৰিল তেওঁলোকে তাক হাঁকুটা লগাই পিঞ্জৰাত সুমুৱাই বাবিলৰ ৰজাৰ ওচৰলৈ আনিলে ইজৰাইলৰ পৰ্বতৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ তেওঁলোকে তাক সেই পৰ্বতত ৰাখিলে তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাতৃ জলসমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰূপ আছিল সেয়ে বহু জলসমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ'ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ'ল কিন্তু দ্ৰাক্ষালতাক উঘালি মাটিত পেলোৱা হ'ল আৰু পূবৰ বতাহে তাই ফল শুকুৱালে তাই শকত ডালবোৰ ভস্ম হৈ শুকাল জুইৰে সেইবোৰ ধ্বংস কৰিলে এতিয়া তাইক মৰুভূমিত খৰাং আৰু শুকান দেশত ৰোৱা হ'ল আৰু তাই দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাই ফল গ্ৰাস কৰিলে শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকতডাল তাইৰ মাজত আৰু নাথাকিল এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ'ব।